Ja, Arca Bunny. বাতৰিৰ সৈতে মই পৱন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ 20 সংখ্যক কিস্তিৰ জৰিয়তে দেশৰ 9,70,00,000ৰো অধিক কৃষকৰ মাজত 20,000 কোটিতকৈ অধিক টকা বিতৰণ কৰে। ডক্টৰ বি আৰ আম্বেদকাৰ আৰ্থ সামাজিক সমতা আৰু ন্যায়ৰ দৰ্শনে নতুন প্ৰজন্মক সদায় পথ প্ৰদৰ্শন কৰিব বুলি মুখ্য ন্যায়াধীশ ভূষণ গগৈয়ে মত প্ৰকাশ কৰিছে। জম্মু কাশ্মীৰৰ কুলগাম জিলাৰ আখলদেউচাৰ এলেকাত আজি নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত 2টা সন্ত্ৰাসবাদী নিহত হয়। ভাৰতে স্পেইনৰ পৰা C-295 শ্ৰেণীৰ 16খন সৈন্য পৰিবহণ বিমানৰ অন্তিমটো খেপ আজি লাভ কৰে। আৰু লণ্ডনৰ অভেলত অনুষ্ঠিত এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফীৰ 5ম তথা অন্তিমখন টেষ্টৰ আজি তৃতীয় দিনা ভাৰতে বাতৰি লিখাৰ পৰলৈকে 5টা উইকেটৰ বিনিময়ত 229 ৰাণ সংগ্ৰহ কৰিছে। এতিয়া বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ 20 সংখ্যক কিস্তি মুকলি কৰে। এই কিস্তিৰ জৰিয়তে দেশৰ 9,70,00,000ৰো অধিক কৃষকৰ মাজত 20,500 কোটি টকা বিতৰণ কৰা হয়। এইটো কিস্তিকে ধৰি আঁচনিখনৰ অধীনত বৰ্তমানলৈকে মুঠ 3,90,000 কোটি টকা কৃষকৰ মাজত বিতৰণ কৰা হৈছে। এই আঁচনিৰ অধীনত প্ৰত্যক্ষ লাভ হস্তান্তৰৰ জৰিয়তে প্ৰতিজন কৃষকৰ আধাৰ সংযোগী বেংক একাউণ্টলৈ বছৰি 3টা সমান কিস্তিত মুঠ 6,000 টকাকৈ হস্তান্তৰ কৰা হয়। অসমৰ 20 লাখৰো অধিক কৃষকে এই আঁচনিৰ জৰিয়তে মুঠ 422 কোটিৰ অধিক ধন লাভ কৰিছে। ডিব্ৰুগড়ত এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজিত এটা অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত তেওঁ কৃষকসকলক উৎপাদন বৃদ্ধিৰে দেশৰ অৰ্থনীতিৰ বিকাশৰ যাত্ৰাত সবল ভূমিকা পালন কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে আজি প্ৰায় 2,200 কোটি টকাৰ 52টা উন্নয়নমূলক আঁচনিৰো উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহ আন্তঃগাঁথনি আৰু নগৰ উন্নয়নকে ধৰি বিভিন্ন খণ্ডত ৰূপায়ণ কৰা হৈছে। এই উপলক্ষে অনুষ্ঠিত জনসভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কাশীৰ সৈতে তেওঁ সম্পৰ্কৰ উল্লেখেৰে কয় যে অপাৰেচন সিন্দুৰৰ সাফল্যৰ পাছত তেওঁ প্ৰথমবাৰৰ বাবে কাশীলৈ আহিছে। তেওঁ কয় এই অভিযানৰ সময়ত সমগ্ৰ বিশ্বই আত্মনিৰ্ভৰ ভাৰতৰ ক্ষমতা অনুধাৱন কৰিলে। ভাষণত তেওঁ কৃষি আৰু কৃষকৰ কল্যাণৰ বাবে তেওঁৰ চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ কথা প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কয় যে চৰকাৰে যোৱা 1 দশকত কৃষকসকলৰ প্ৰায় সকলো সমস্যাৰ সমাধান কৰিছে। এই ক্ষেত্ৰত তেওঁ 24,000 কোটি টকা ব্যয়ৰে নতুনকৈ আৰম্ভ কৰা প্ৰধানমন্ত্ৰী ধন ধন্য যোজনাৰ উল্লেখ কৰে। শ্ৰীমোদীয়ে নতুনকৈ বহল তথা শক্তিশালী কৰা বাৰাণসী ভাদহী পথ আৰু চিত্তাৱনী চুলতংকেশ্বৰ পথ উদ্বোধন কৰে। তদুপৰি হৰদত্তপুৰত ৰেলৱে উৰণ সেতুখনো তেওঁ উদ্বোধন কৰে। পৰ্যটকক নতুন মাত্ৰা দি প্ৰধানমন্ত্ৰীয়ে কুচঘাটৰ 8টা পাৰৰ পুনৰ উন্নয়নৰ কামৰ লগতে কালিকাধামৰ উন্নয়ন, শিৱপুৰৰ ৰংগিলদাস কুটিয়াৰ পুখুৰী আৰু ঘাটৰ সৌন্দৰ্যবৰ্ধন তথা দুৰ্গাকুণ্ডৰ উন্নয়নমূলক কাম উদ্বোধন কৰে। ডক্টৰ বি আৰ আম্বেদকাৰৰ আৰ্থ সামাজিক সমতা আৰু ন্যায়ৰ দৰ্শনে নতুন প্ৰজন্মক সদায় পথ প্ৰদৰ্শন কৰিব বুলি মুখ্য ন্যায়াধীশ ভূষণ গগৈয়ে মত প্ৰকাশ কৰিছে। নাগপুৰৰ ডক্টৰ আম্বেদকাৰ মহাবিদ্যালয় হীৰক জয়ন্তী উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি শ্ৰীগগৈয়ে কয় যে ডক্টৰ আম্বেদকাৰ তেওঁৰ জীৱনকালত সামাজিক আৰ্থিক সমতা আৰু ন্যায়ৰ দৰ্শন নিষ্ঠাৰ পালন কৰিবলৈ প্ৰয়াস কৰিছিল। তেওঁ লগতে কয় যে মহিলাসকলৰ প্ৰগতি আৰু বিকাশ এখন সমাজৰ প্ৰগতি জোখাৰ অন্যতম মাপকাঠি। ডক্টৰ আম্বেদকাৰ মহাবিদ্যালয়ৰ ছাত্ৰীসকলে এই মান পূৰণ কৰিবলৈ সমৰ্থ হোৱা দেখি তেওঁ অতিশয় সুখী বুলি শ্ৰীগগৈয়ে উল্লেখ কৰে। তেওঁ কয় যে মহিলা সবলীকৰণৰ জৰিয়তে ডক্টৰ আম্বেদকাৰ আৰু তেওঁৰ আদৰ্শৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব। অনুষ্ঠানত ভাষণ দি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছে ডক্টৰ আম্বেদকাৰ মহাবিদ্যালয়ক অভিনন্দন জ্ঞাপন কৰাৰ লগতে বিহাৰ আৰু কেৰালাৰ প্ৰাক্তন ৰাজ্যপাল প্ৰয়াত আৰ এছ গগৈ আৰু তেওঁৰ পুত্ৰ মুখ্য ন্যায়াধীশ ভূষণ গগৈ এই প্ৰতিষ্ঠানৰ প্ৰতি আগবঢ়োৱা অৱদানৰ প্ৰশংসা কৰে। জম্মু কাশ্মীৰৰ কুলগাম জিলাৰ আখলদেউচাৰ এলেকাত আজি নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত 2টা সন্ত্ৰাসবাদী নিহত হয়। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি বিশেষ সূত্ৰৰ পৰা সেই এলেকাত সন্ত্ৰাসবাদীৰ বিচৰণৰ তথ্য লাভ কৰাৰ পাছত জম্মু কাশ্মীৰ আৰক্ষী, সেনাবাহিনী আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী CRPFে যুটীয়াভাৱে অঞ্চলটোত অভিযান চলায়। এই সম্পৰ্কে কালি সন্ধিয়া তথ্য লাভ কৰাৰ পাছতে চলোৱা অভিযানত শেষ নিশালৈ এটা সন্ত্ৰাসবাদীৰ মৃত্যু হয় বুলি এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জানিবলৈ দিয়ে। আন্ধাৰৰ বাবে অভিযান সাময়িকভাৱে স্থগিত ৰখা হয় যদিও পুৱাৰ ভাগত পুনৰ অভিযান আৰম্ভ হয়। অভিযানৰ সময়ছোৱাত দুয়োপক্ষৰ মাজত গুলীয়াগুলীত পুৱা আন এটা সন্ত্ৰাসবাদী নিহত হয়। অঞ্চলটোত এতিয়াও উদ্ধাৰ অভিযান অব্যাহত আছে। উত্তৰাখণ্ডৰ চামোলি জিলাৰ হেলাঙৰ এটা বৃহৎ নদীবান্ধৰ সমীপত আজি ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। অলকানন্দা নদীৰ ওপৰত নিৰ্মাণ কৰা বিষ্ণুগড় পিপালকাটি জলবিদ্যুৎ প্ৰকল্পটোৰ সমীপত সংঘটিত ভূমিস্খলনত কোনো লোকৰ মৃত্যু হোৱা নাই বুলি জিলা দণ্ডাধীশ সন্দীপ তিৱাৰীয়ে জানিবলৈ দিছে। তেওঁ লগতে কয় যে ঘটনাটোত 8 লোক আহত হৈছে আৰু ইয়াৰে এজনক সংকটজনক অৱস্থাত শ্ৰীনগৰ মেডিকেল কলেজত ভৰ্তি কৰা হৈছে। তেওঁ প্ৰকল্পটোৰ নিৰ্মাণকাৰী সংস্থা TSDC কৰ্মৰত শ্ৰমিকসকলক সুৰক্ষাৰ বাবে মনোযোগ দিবলৈ জিলা দণ্ডাধীশে নিৰ্দেশ দিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰতে স্পেইনৰ পৰা C-295 শ্ৰেণীৰ 16 সৈন্য পৰিবহণ বিমানৰ অন্তিমটো খেপ আজি লাভ কৰে। স্পেইনৰ চিভিলেত ভাৰতীয় ৰাষ্ট্ৰদূত দিনেশ কে পাটনায়ক আৰু ভাৰতীয় বায়ুসেনা বাহিনীৰ জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত এই বিমানকেইখন হস্তান্তৰ কৰা হয়। মাদ্ৰিদত ভাৰতীয় দূতাবাসৰ তৰফৰ পৰা এই বিষয়ে জনাই কয় যে নিৰ্ধাৰিত সময়ৰ 2 পূৰ্বে বিমানকেইখন হস্তান্তৰ কৰা হয়। স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ' ছানজেছ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা বছৰ অক্টোবৰত গুজৰাটৰ বড়োদাত টাটা এয়াৰক্ৰাফ্ট কমপ্লেক্স উদ্বোধন কৰিছিল আৰু ইয়াত 40 অতিৰিক্ত C-295 বিমানৰ নিৰ্মাণ কৰা হ'ব। এই কাৰ্যসূচীৰ অধীনত মুঠ 56 বিমান প্ৰদান কৰা হ'ব। তামিলনাডুৰ নাগাপট্টেনাম জিলাৰ বেডাৰ নামৰ 14 মাছমৰীয়াক আজি শ্ৰীলংকাৰ জলদস্যুৱে আক্ৰমণ কৰে। মাছমৰীয়া কেইজনে 3 নাৱেৰে মাছ ধৰিবলৈ যোৱাৰ সময়তে এই আক্ৰমণৰ ঘটনা সংঘটিত হয়। জলদস্যুৰ দলটোৱে 5,00,000 মূল্যৰ মাছৰ উপৰিও নাৱৰ ইন্ধন, বহুতো সা সৰঞ্জাম লুটি নিছে বুলি জানিব পৰা গৈছে। ঘটনাত আহত মাছমৰীয়া কেইজনক ইতিমধ্যে নাগাপট্টেনাম জিলা চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। জাপানত এই বৰ্ষৰ জুলাই মাহটো দেশখনৰ আটাইতকৈ গৰমৰ মাহ হিচাপে সৰ্বকালৰ অভিলেখ ভংগ কৰিছে। দেশখনৰ বতৰ বিজ্ঞান সংস্থাই প্ৰকাশ কৰা অনুসৰি এইবাৰ জুলাইত দেশখনৰ উষ্ণতা পূৰ্বতকৈ গড়ে 2.89 ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পাইছে। ইয়াৰ আগেয়ে 2024 জুলাইত 2.16 ডিগ্ৰী চেলছিয়াছ উষ্ণতা বৃদ্ধিৰে সৰ্বাধিক গৰমৰ মাহ হিচাপে চিহ্নিত হৈছিল। এইবাৰ 30 জুলাইত দেশখনৰ তাম্বা চহৰত তাপমাত্ৰা 41.2 ডিগ্ৰী চেলছিয়াছ হয়গৈ। উল্লেখযোগ্য যে গৰমৰ পৰিমাণ বৃদ্ধি হোৱাৰ সমান্তৰালকৈ দেশখনত বৰষুণৰ পৰিমাণ হ্ৰাস পোৱা বুলিও বতৰ বিজ্ঞান সংস্থাই প্ৰকাশ কৰিছে। দক্ষিণ কোৰিয়াৰ শাসকীয় ডেমক্ৰেটিক পাৰ্টীৰ নতুন নেতা হিচাপে আজি জুং চুং ৰে নিৰ্বাচিত হৈছে। উল্লেখযোগ্য যে জুং সাংসদ হিচাপে যোৱা 4 কাৰ্যকাল কৰ্মৰত হৈ আছে। আজি দেশখনৰ উত্তৰ পশ্চিম ছিউলৰ গোয়াঙত অনুষ্ঠিত দলীয় সভাত তেওঁ 61.74% ভোট লাভ কৰে। জুঙৰ এই বিজয়ৰ পাছতে বৰ্তমানৰ নেতা লি জে মুঙৰ কাৰ্যকালৰ অন্ত পৰিছে। ব্ৰাজিলৰ ফোজো ডু ইকুৱেকত চলি থকা বিশ্ব টেবুল টেনিছ ষ্টাৰ কণ্টেণ্ডাৰ 2025 প্ৰতিযোগিতাত আজি ভাৰতীয় খেলুৱৈসকলে ইতিহাস ৰচনা কৰিছে। প্ৰতিযোগিতাখনত প্ৰথমবাৰৰ বাবে 2 ভাৰতীয় দলে ডাবলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতীয় যুটি মানুষ শ্বাহ আৰু দিয়া চিতালেৰ যুটীয়ে শক্তিশালী প্ৰদৰ্শনৰ সৈতে চিলিৰ নিকোলাছ বুৰ্গোছ আৰু পাউলিনা ভেগা যুটীক 3-0 পৰাস্ত কৰিছে। ভাৰতীয় দলটোৱে ফাইনেলত জাপানৰ ছটোছি আইডা আৰু হানুকা হাছিমোটোৰ বিৰুদ্ধে খেলিব। একেদৰে পুৰুষৰ ডাবলছত দেশৰ তাৰকা যুটি মানৱ থাক্কৰ আৰু মানুষ শ্বাহে ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে ছেমি ফাইনেলত চাইনিজ টাইপেৰ হুৱাং য়ান ছেং আৰু কু হুৱাং হঙক 5-11, 11-9, 11-6, 8-11 আৰু 11-5 ছেটত পৰাস্ত কৰিছে। পুৰুষৰ ডাবলছৰ ফাইনেলত ভাৰতীয় দলটো জাৰ্মানীৰ বেনেডিক্ট ডুডা আৰু ডং কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। লণ্ডনৰ অভেলত অনুষ্ঠিত এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফীৰ 5ম তথা অন্তিমখন টেষ্টৰ আজি 3য় দিনা ভাৰতে বাতৰি লিখাৰ পৰলৈকে 5 উইকেটৰ বিনিময়ত 239 সংগ্ৰহ কৰিছে। ভাৰত সম্প্ৰতি ইংলেণ্ডতকৈ 216 আগবাঢ়ি আছে। কালি 2 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 75 পৰা ভাৰতে আজি দ্বিতীয় ইনিংছৰ খেল পুনৰ আৰম্ভ কৰিছিল। য়শস্বী জয়ছোৱালে 109 কৰি খেলি আছে। আকাশদ্বীপে 66, সুমন গিল 11 কৰি আউট হয়। ইংলেণ্ডৰ হৈ গাছ আটকিনছনে 3, জেমি অভাৰটন আৰু জছ ষ্টঙে 1 উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ইংলেণ্ডে 247 নিজৰ প্ৰথম ইনিংছ সামৰে। ভাৰতে প্ৰথম ইনিংছত 8 হেৰুৱাই 224 সংগ্ৰহ কৰে। ভাৰত শৃংখলাটোত 1-2 ফলাফলত পিছ পৰি থকাৰ পৰিপ্ৰেক্ষিতত এইখন খেলত জয়েৰে সমতা স্থাপনৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ 20 কিস্তিৰ জৰিয়তে দেশৰ 9,70,00,000ৰ অধিক কৃষকৰ মাজত 20,000 কোটিতকৈ অধিক টকা বিতৰণ কৰে। ডঃ বি আৰ আম্বেদকাৰ আৰ্থ সামাজিক ক্ষমতা আৰু ন্যায়ৰ দৰ্শনে নতুন প্ৰজন্মক সদায় পথ প্ৰদৰ্শন কৰিব বুলি মুখ্য ন্যায়াধীশ ভূষণ গগৈয়ে মত প্ৰকাশ কৰিছে। ভাৰতে স্পেইনৰ পৰা C-295 শ্ৰেণীৰ 16 সৈন্য পৰিবহণ বিমানৰ অন্তিমটো খেপ আজি লাভ কৰে আৰু লণ্ডনৰ অভেলত অনুষ্ঠিত এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফীৰ 5ম তথা অন্তিমখন টেষ্টৰ আজি 3য় দিনা ভাৰতে বাতৰি লিখাৰ পৰলৈকে 5 উইকেটৰ বিনিময়ত 239 সংগ্ৰহ কৰিছে। এতিয়াৰ বাতৰি ইমানেই।